চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপোনালোকৰ বেছিভাগ লোকৰ লগতেই আমাৰ মুখামুখি সাক্ষাৎ হোৱা নাই। আপোনালোক কিছুমানৰ পৰা হয়তো চিঠি পত্ৰ মাজে মাজে আমি পাই আছো, কিন্তু আমি মুখামুখিকৈ লগ পোৱাৰ সুযোগ সুবিধা খুব কমেহে ঘটে। কিন্তু তথাপি এনেকুৱা নালাগেনে, আমাৰ যেন চিনাকি বহুদিনৰ, আমি যেন পৰস্পৰে পৰস্পৰক খুব ভালদৰে চিনি পাওঁ? প্ৰিয় শ্ৰোতা, আমি যেতিয়া ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন পঢ়ো, তেতিয়া আমি ঈশ্বৰক জানিব পাৰোঁ, বুজিব পাৰোঁ। ঈশ্বৰ আমাৰ বাবে হৈ পৰে অতি চিনাকি, কাৰণ বাইবেল অধ্যয়ন কৰাৰ জৰিয়তে আমি ঈশ্বৰৰ মাত শুনো, ঈশ্বৰক কথা ক'বলৈ দিওঁ। সেইবাবেই আমাৰ এই ভক্তিবচন অনুষ্ঠান ঈশ্বৰক জানিবলৈ, বুজিবলৈ বাইবেল অধ্যয়নৰ অনুষ্ঠান। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাই আমালৈ চিঠি লিখিবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মুনত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, সকলো গৌৰৱ প্ৰশংসা তোমাৰেই হওক। প্ৰভু, তোমাক অশেষ ধন্যবাদ জনাইছো, কিয়নো তুমি আমাৰ জীৱনত আৰু এটা নতুন দিন যোগ দিলা। আমি তোমাৰ পৰা একো ভাল বস্তু লাভ কৰাৰ যোগ্য নহলেও তুমি আমাক সকলো ধৰণে আশীৰ্বাদ কৰি আহিছা। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ পৰিত্ৰাণৰ অমূল্য আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ দয়াৰ কথা কৈ কৈ আমি শেষ কৰিব নোৱাৰোঁ পিতা। এতিয়া হে প্ৰভু, প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত আমাক ঠাই দি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ তুমি আমাক বুজাই দিয়া। আমাৰ প্ৰত্যেকৰে জীৱন তুমি আশীৰ্বাদেৰে উপচাই দিয়া। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ ব্যক্তিগত প্ৰয়োজনসমূহৰ কথা তুমি জানা পিতা। তেওঁলোক প্ৰতিজনৰ প্ৰয়োজন তুমি পূৰণ কৰা, আত্মিক জীৱনত দুপদ দুপে আগবাঢ়ি যোৱাত সহায় কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা মৃত্যুক জয় কৰি জি উঠা মৃত্যুঞ্জয়ী প্ৰভু যীশুৰ নামেৰে আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? যদি শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম বুলি আপুনি নিশ্চয় সাজু হৈ আছে, নহয়নে বাৰু? আমি এই ভক্তিবচন অনুষ্ঠানৰ যোগেদি বাইবেলৰ গোটেই 66খন পুস্তকৰে অধ্যয়ন কৰিম। ইতিমধ্যে আমি বহুদূৰ আগবাঢ়ি আহিলোঁ। আমি মাজে মাজে নতুন নিয়ম আৰু মাজে মাজে পুৰণি নিয়মৰ পৰা একোখনকৈ পুস্তক লৈ আমাৰ অধ্যয়ন চলাই আহিছোঁ। আজিৰ অনুষ্ঠানত আমি বাইবেলৰ যিখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ সেইখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন। আমি চমুকৈ জখৰীয়া পুস্তক বুলিয়েই ক'ম। আমি আজিৰ অনুষ্ঠানত প্ৰথমতে এই জখৰীয়া পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াম, তাৰ পাছতহে পুস্তকখন এফালৰ পৰা আমি অধ্যয়ন কৰি যাম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন আৰু পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তকখন উলিয়াই লওক। আমাৰ এই অনুষ্ঠান যিহেতু বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে এই অনুষ্ঠান শুনাৰ সময়ত লগত বাইবেলখন লৈ লোৱা উচিত বুলি আমি প্ৰায়েই উল্লেখ কৰি আহিছোঁ। লগত কাগজ কলম লৈ ল'লেতো আৰু ভাল হয়, কাৰণ কেতিয়াবা কিবা কথা আপোনাৰ লিখি থ'বলৈ মন যাবও পাৰে, কেতিয়াবা মনত কিবা প্ৰশ্নৰ উদয় হ'লেও লিখি থ'ব পাৰিব, পিছত কাৰোবাৰ সৈতে আলোচনা কৰিব পাৰিব, নহ'লে আমালৈও লিখিব পাৰিব। প্ৰিয় শ্ৰোতা, আপোনাৰ লগত বাৰু বাইবেল আছেনে? যদি নাই, সোনকালে এখন যোগাৰ কৰি লয় যেন। বাৰু, এতিয়া আমি মূল কথালৈ আহোঁ। আজি আমি জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই পুস্তকখন বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ একেবাৰে শেষৰ পিনে আছে। ইয়াৰ পাছত পুৰণি নিয়মত আৰু মাত্ৰ এখন পুস্তকহে আছে, আৰু সেইখন হৈছে মলাখী ভাৱবাদীৰ পুস্তক। এতিয়া আমি জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াম। এই পুস্তকখনৰ লিখক জখৰীয়া ভাৱবাদী। জখৰীয়া শব্দটোৰ অৰ্থ হৈছে যিজনক ঈশ্বৰ জিহুৱাই মনত ৰাখে বা সোঁৱৰণ কৰে। এই জখৰীয়া ভাৱবাদীক বেৰেখিয়াৰ পুত্ৰ বুলি পৰিচয় দিয়া হৈছিল। বেৰেখিয়া শব্দৰ অৰ্থ হৈছে জিহুৱাই আশীৰ্বাদ কৰে, আৰু তেওঁৰ পিতৃ আছিল ইদ্দু। ইদ্দু নামটোৰ অৰ্থ হৈছে নিৰ্ধাৰিত সময়। এই বিশেষ বিশেষ নামবোৰৰ অৰ্থবোৰৰ পৰা আমি এটা কথা অতি পৰিষ্কাৰভাৱে বুজি পাওঁ যে বাবিলত বন্দী হৈ থাকি পুনৰ জিৰচালেমলৈ উভতি অহা ইছৰাইলীয়া অৱশিষ্ট লোকসকলক বিশেষভাৱে উদগনি আৰু আশ্বাসবাণী দিয়া হৈছিল যে ঈশ্বৰে নিজৰ লোকসকলক নেপাহৰে, সদায় মনত ৰাখে আৰু উচিত সময়ত, নিৰ্ধাৰিত সময়ত বিশেষভাৱে আশীৰ্বাদো কৰে। এই জখৰীয়া নামটো অৱশ্যে যিহুদী লোকসকলৰ মাজত প্ৰায়েই পোৱা গৈছিল। পুৰণি নিয়মত 28জন জখৰীয়াৰ নাম উল্লেখ থকা আমি পাওঁ। বাইবেল পণ্ডিতসকলে ক'ব খোজে যে প্ৰভু যীশুৱে মুঠি 23:35 উল্লেখ কৰা ঈশ্বৰৰ হকে শ্বহীদ হোৱা জখৰীয়াজনেই এই জখৰীয়া পুস্তকৰ জখৰীয়াজন। বহুতো পণ্ডিতে অৱশ্যে এই কথাটো মানি ল'বলৈ টানো পায়। কিন্তু এইটো মন কৰিবলগীয়া কথা যে যিহুদীসকলৰ মাজত চলি অহা কথা অনুসাৰে এই জখৰীয়াক ঈশ্বৰৰ পবিত্ৰ স্থানতে বধ কৰা হৈছিল, আৰু তেওঁ এজন ভাৱবাদীও আছিল, পুৰোহিতো আছিল। নহিমিয়া পুস্তকৰ 12:4 পদত আমি পঢ়িবলৈ পাওঁ যে ইদ্দু আছিল এটা পুৰোহিত পৰিয়ালৰ মুৰব্বী লোক। বিখ্যাত বুৰঞ্জীবিদ জোচেফাছেও উল্লেখ কৰিছে যে বাৰুক অৰ্থাৎ বেৰেখিয়াৰ পুত্ৰ জখৰিয়াক জিৰচালেম ধ্বংস কৰাৰ আগে আগে মন্দিৰতেই বধ কৰা হৈছিল। আৰু এটা বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে আচলতে জখৰিয়াৰ ভাৱবাণীয়ে পুৰণি নিয়মৰ কথাখিনিৰ সামৰণি মৰাৰ নিচিনা হৈছে। এইখন একেবাৰে শেষ পুস্তকখনৰ ঠিক আগতে আছে আৰু ঘটনাৰ ধাৰাবাহিকতা ৰক্ষা কৰি যেন লোকে লিখা শুভবাৰ্তা আৰম্ভ হৈছে আন এজন জখৰিয়া অৰ্থাৎ প্ৰভুৱে সোঁৱৰণ কৰে আৰু তেওঁৰ ভাৰ্যা এলিজাবেথৰ কথাৰে। এলিজাবেথ মানে তেওঁৰ প্ৰতিজ্ঞা, প্ৰভুৱে তেওঁৰ প্ৰতিজ্ঞা সোঁৱৰণ কৰে। লোকে লিখা শুভবাৰ্তাত আমি যিজন জখৰিয়াৰ বিষয়ে পঢ়িবলৈ পাওঁ তেওঁ আছিল এজন পুৰোহিত। তেওঁ ঈশ্বৰৰ মন্দিৰত নৈবেদ্য আগবঢ়াই থাকোঁতে তেওঁক এজন স্বৰ্গদূতে দেখা দিছিল আৰু ঈশ্বৰৰ পৰা এটা বিশেষ বাৰ্তা তেওঁক জনাইছিল। আগৰজন জখৰিয়াৰ পৰা এইজন জখৰিয়াৰ মাজত প্ৰায় 500 বছৰ কাল, মলাখীৰ পৰা প্ৰায় 400 বছৰ কাল ঈশ্বৰ যেন নীৰৱ হৈ আছিল। কিন্তু 400 বছৰ পাছত আকৌ ঈশ্বৰে নীৰৱতা ভংগ কৰিছিল আৰু স্বৰ্গদূতৰ যোগেদি সেইজন জখৰিয়াৰ আগত কথা কৈছিল। গতিকে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ কথা আকৌ মনত পেলাইছিল। আমি এতিয়া যিবোৰ ভাৱবাণী এই জখৰিয়া পুস্তকত পঢ়িবলৈ পাম সেইবোৰ লিখা হৈছিল খ্ৰীষ্টপূৰ্ব 520 চনমানত। জখৰিয়া ভাৱবাদী আৰু হগ্গয় ভাৱবাদী প্ৰায় সমসাময়িক লোক আছিল। এই কথা আমি জানিব পাৰোঁ ইজৰা 5 অধ্যায়ৰ 1 পদ আৰু ইজৰা 6 অধ্যায়ৰ 14 পদ পঢ়িলে। অৱশ্যে জখৰিয়া বয়সত অলপ কম বয়সীয়া আছিল যেন লাগে। এই জখৰিয়া পুস্তকৰ 2 অধ্যায়ৰ 4 পদ পঢ়িলে আমি এই কথা অনুমান কৰি ল'ব পাৰোঁ। এই জখৰিয়া ভাৱবাদীৰ পুস্তকখন শেষৰ কালত ঘটিবলগীয়া বিশেষ ঘটনা কিছুমানৰ বিৱৰণ থকা পুস্তকৰ নিচিনা। ইয়াত জখৰিয়া ভাৱবাদীয়ে ঈশ্বৰৰ পৰা যিবোৰ দৰ্শন পোৱা বুলি আমি পঢ়িবলৈ পাওঁ সেইবোৰ দানিয়েল, জিহিচকেল আৰু প্ৰকাশিত বাক্যত পোৱা কথাৰ লগত যথেষ্ট মিলে। দানিয়েল ভাৱবাদী আৰু জিহিচকেল ভাৱবাদীৰ জন্ম হৈছিল ইছৰাইল দেশত, কিন্তু তেওঁলোকে পুস্তক দুখন লিখা সময়ত তেওঁলোক আছিল ইছৰাইল দেশৰ বাহিৰত। আনহাতে এই জখৰিয়া ভাৱবাদীৰ জন্ম ইছৰাইল দেশৰ বাহিৰত হৈছিল, তেওঁৰ জন্ম হৈছিল বাবিল দেশত, কিন্তু এই পুস্তকখন তেওঁ লিখিছিল ইছৰাইল দেশত। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে দানিয়েল ভাৱবাদী আৰু জিহিচকেল ভাৱবাদীৰ নিচিনাকৈ জোহনেও প্ৰকাশিত বাক্য লিখিছিল নিজৰ জন্মভূমি ইছৰাইল দেশৰ বাহিৰত থকা অৱস্থাত। অৰ্থাৎ দানিয়েল, জিহিচকেল আৰু জোহন তিনিওজনে নিজৰ নিজৰ জন্মভূমি ইছৰাইল দেশৰ বাহিৰত থকা অৱস্থাত সেই ভাৱবাণীবোৰ লিখিছিল। কেৱল জখৰিয়া ভাৱবাদীয়েহে এই বিশেষ দৰ্শনবোৰৰ কথা নিজৰ দেশত থকা অৱস্থাতেই লিখিছিল, যদিও তেওঁৰ জন্ম হৈছিল নিজৰ দেশৰ বাহিৰত বাবিল দেশত। সেই সময়ত ইছৰাইল দেশৰ অৱশিষ্ট লোকসকলৰ মাজত হতাশাৰ অন্ধকাৰ আছিল, কিন্তু সেই অন্ধকাৰৰ মাজতে জখৰিয়াই ঈশ্বৰৰ গৌৰৱময় পোহৰ দেখা পাইছিল, আশাৰ দৰ্শন দেখা পাইছিল। জগতৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্ট যে জগতলৈ আহিব সেই বিষয়ে তেওঁ ঈশ্বৰৰ পৰা বিশেষ দৰ্শন পাইছিল। আন আন গৌণ ভাৱবাদীসকলৰ তুলনাত তেওঁ এই বিষয়ে অধিক দৰ্শন পাইছিল। সেইবাবেই এই জখৰীয়া ভাৱবাদীৰ পুস্তকখন অতি গুৰুত্বপূৰ্ণ, বিশেষ আকৰ্ষণীয় পুস্তক বুলি আমি ক'ব পাৰোঁ। জখৰীয়া ভাৱবাদী হগ্গয় ভাৱবাদীৰ সমসাময়িক ভাৱবাদী আছিল যদিও তেওঁৰ পুস্তকখনৰ কথাবোৰ হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ কথাবোৰতকৈ বেলেগ আৰু বিপৰীত ধৰণৰ বুলি ক'ব পাৰি। তেওঁলোক দুয়োকে জানিছিল বুলি আমি ক'ব পাৰোঁ। দুয়ো একেটা জাতিৰ লোকৰ প্ৰতিয়েই ভাৱবাণী কৰিছিল আৰু দুয়ো একে সময়তে বাস কৰিছিল, কিন্তু তেওঁলোকৰ ভাৱবাণীবোৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে। দুয়োজনে বেলেগ বেলেগ সময়ৰ বিষয়ে ভাৱবাণী কৰিছিল, যদিও দুয়োজন ভাৱবাদীয়েই একে সময়ৰ একেখিনি লোকৰ আগত ভাৱবাণী কৰিছিল, কিন্তু তেওঁলোকে কৰা ভাৱবাণীবোৰ বেলেগ বেলেগ সময়ৰ বিষয়েহে আছিল। হগ্গয় ভাৱবাদী আছিল ঈশ্বৰৰ মন্দিৰৰ ভেটিৰ কাষত, সেই মন্দিৰৰ জোখ মাখলৈ তেওঁৰ ভৰি মাটিত স্পৰ্শ কৰি আছিল। আনহাতে জখৰীয়া ভাৱবাদী আছিল আকাশত উপঙি ফুৰা ব্যক্তিৰ নিচিনা। একেটা ৰাতিতেই তেওঁ 10টা বেলেগ বেলেগ দৰ্শন পাইছিল। একে ৰাতিয়েই 10টা বেলেগ বেলেগ দৰ্শন পোৱাটো কম কথা নহয়। জখৰীয়া আছিল প্ৰকৃততে ভৱিষ্যদ্ৰষ্টা, ভৱিষ্যতৰ কথা চিন্তা কৰা লোক। আনহাতে হগ্গয় আছিল প্ৰকৃত অৰ্থত ব্যৱহাৰিক চিন্তা কৰা লোক। তথাপি দুয়োজন ভাৱবাদীয়েই ঈশ্বৰৰ হৈ কথা কৈছিল, একেটা জাতিৰ একেখিনি লোকক, একে সময়ৰ লোকক, একেটা সমস্যাৰ বিষয়ে। আৰু আজি দুয়োজন ভাৱবাদীয়েই আমাক কথা কয় নিজৰ স্বকীয় বৈশিষ্ট্যেৰে, স্বকীয় ভংগীমাৰে। আমি এই কথাটো মনত ৰখা উচিত যে আজিও আমাক এনেকুৱা দুই প্ৰকাৰৰ লোকৰেই প্ৰয়োজন, দুয়ো ধৰণৰ লোকৰেই প্ৰয়োজন আছে। দুয়োজনৰ কথাই খাপ খাই যায়। আমাক সপোন দেখা, কল্পনা কৰা মানুহজনৰ লগতে ব্যৱহাৰিক কথা চিন্তা কৰা লোকৰো প্ৰয়োজন, কাৰণ কেৱল সপোন দেখি থাকিলেই নহ'ব, সপোন দেখা লোকসকল প্ৰায়েই ব্যৱহাৰিক ক্ষেত্ৰত দুৰ্বল হয়। আনহাতে ব্যৱহাৰিক কথা চিন্তা কৰা লোকজনে আকৌ কল্পনা কৰিবলৈ পাহৰি যায়। গতিকে দুয়ো প্ৰকৃতিৰ লোক একেলগে থাকিলেহে কাম কাজবোৰ সুচাৰুৰূপে হয়। এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনক আমি তিনিটা বহল ভাগত ভগাব পাৰোঁ। প্ৰথমটো ভাগ হৈছে প্ৰথম অধ্যায়ৰ পৰা 6 নম্বৰ অধ্যায়লৈকে। ইয়াত আমি কিছুমান বিশেষ দৰ্শনৰ কথা পঢ়িবলৈ পাওঁ। জগতৰ ত্ৰাণকৰ্তা হিচাপে প্ৰভু যীশুৰ আগমনৰ কথা আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমন, তেওঁ এই জগতত কৰিবলগীয়া 1000 বছৰীয়া শাসনৰ কথা। দ্বিতীয়টো ভাগ হৈছে 7 আৰু 8 নম্বৰ অধ্যায়। এইটো যেন এটা বিৰতিৰ কাল, ইয়াত আমি কিছু বুৰঞ্জীমূলক কথা পাওঁ। আৰু তৃতীয়টো ভাগ হৈছে 9 নম্বৰ অধ্যায়ৰ পৰা 14 নম্বৰ অধ্যায়লৈকে। ইয়াত আমি ভাৱবাদীজনৰ অন্তৰৰ কিছুমান বিশেষ চিন্তাৰ কথা পাওঁ। আমি গোটেই কথাবোৰ এফালৰ পৰা অধ্যয়ন কৰি যাম। আজি আমি প্ৰথম অধ্যায়ৰ পৰা মাত্ৰ অলপ কথা চাব খুজিছোঁ। এই জখৰীয়া পুস্তকৰ প্ৰথম 6টা অধ্যায়ত আমি মুঠতে 10টা দৰ্শনৰ বিষয়ে পঢ়িবলৈ পাওঁ। এই 10টা দৰ্শন জখৰীয়া ভাৱবাদীক একেটা ৰাতিতেই দিয়া হৈছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি পাঠ কৰি দিম জখৰীয়া প্ৰথম অধ্যায় প্ৰথম পদ। ইয়াত এনেদৰে লিখা আছে, দৰিয়াবছৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত ইদ্দুৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰীয়া ভৱবাদীৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। দৰিয়াবছৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, এই ভাৱবাণীমূলক পুস্তকখনৰ আৰম্ভণিতেই আমি এই পৰজাতীয় ৰজাজনৰ বিষয়ে উল্লেখ কৰা পালোঁ, কাৰণ এই সময়তে ইছৰাইলীয়া লোকসকলৰ একাংশ লোকে বাবিল দেশত 70 বছৰ বন্দী হৈ থাকি আকৌ নিজৰ দেশলৈ উভতি আহিছিল। আৰু সেই সময়ত ইছৰাইল বা যিহুদা দেশৰ কোনো ৰজা নাছিল। দায়ুদৰ বংশৰ লোক সিংহাসনচ্যুত হৈছিল আৰু পৰজাতীয় লোকৰ দিন চলি আছিল। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰ, এই সময়তে হজ্ঞই ভাৱবাদীয়ে ভাৱবাণী কৰিছিল। দুয়ো একে সময়তে একেখিনি লোকৰ আগতেই ভাৱবাণী কৰিছিল। হজ্ঞয়ৰ ভাৱবাণীসমূহ আৰম্ভ হৈছিল দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 6 নম্বৰ মাহৰ পৰা। জখৰীয়া ভাৱবাদী আৰম্ভ কৰিছিল তাৰ 2 মাহ পাছত, অৰ্থাৎ দৰিয়াবছ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত। এয়া আছিল খ্ৰীষ্টপূৰ্ব 520 চনমানৰ কথা। হজ্ঞয়ক ঈশ্বৰে ভাৱবাণী দিছিল ছেপ্টেম্বৰ, অক্টোবৰ আৰু ডিচেম্বৰ মাহত, কিন্তু নৱেম্বৰ মাহত তেওঁ কোনো ভাৱবাণী পোৱা নাছিল। আনহাতে নৱেম্বৰ মাহত ঈশ্বৰে এই জখৰীয়া ভাৱবাদীক বিশেষ দৰ্শন দিছিল, ভাৱবাণী দিছিল, হজ্ঞয়ে ভাৱবাণী নোপোৱা সেই মাহটোতে। ইদ্দুৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰীয়া, ইয়াত জখৰীয়া ভাৱবাদীৰ পৰিচয় দিয়া হৈছে। এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। জখৰীয়া আছিল ইদ্দুৰ নাতিয়েক আৰু বেৰেখিয়াৰ পুত্ৰ। জখৰীয়া ভাৱবাদীৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। এই কথা আমি মন কৰিব পাৰোঁ যে হজ্ঞয় ভাৱবাদীয়েও ঠিক এই বাক্যাংশই ব্যৱহাৰ কৰিছে, অৰ্থাৎ যি বাক্য হজ্ঞয় ভাৱবাদীয়ে কৈছিল সেয়াও ঈশ্বৰৰ পৰা অহা বাক্য আছিল, আৰু জখৰীয়া ভাৱবাদীলৈ অহা বাক্যও আছিল ঈশ্বৰৰ পৰা অহা বাক্য। অৰ্থাৎ হজ্ঞয় ভাৱবাদীয়ে যি কৰ্তৃত্বেৰে কথাবোৰ কৈছিল, জখৰীয়া ভাৱবাদীয়েও একেই কৰ্তৃত্বেৰে কথাবোৰ কৈছিল। আৰু এই বিশেষ বাক্যাংশ মুঠতে 14 বাৰ এই পুস্তকত উল্লেখ কৰা আমি পাওঁ। জখৰীয়া পুস্তকত মুঠতে 14টা অধ্যায়, গতিকে অধ্যায়ৰ প্ৰতি গড়ে এবাৰকৈ এই বাক্যাংশ ব্যৱহৃত হোৱা বুলি আমি ধৰিব পাৰোঁ। অৰ্থাৎ এই জখৰীয়াৰ পুস্তকতো ঈশ্বৰৰ বাক্যত বিশেষ গুৰুত্ব আৰোপ কৰা বুলি আমি ক'ব পাৰোঁ। প্ৰিয় শ্ৰোতা, আমি সদায় এই কথাটো কৈ আহিছোঁ যে আমি ঈশ্বৰৰ বাক্যত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ শিকা উচিত। প্ৰভু যীশুৱেই ঈশ্বৰৰ জীৱন্ত বাক্য বুলি আমাক বাইবেলে অতি স্পষ্টভাৱে জনাই দিছে। প্ৰভু যীশুৰ যোগেদিয়েই ঈশ্বৰে মানৱৰ আগত নিজৰ বক্তব্য পূৰ্ণৰূপত দাঙি ধৰিলে। তেওঁক গ্ৰহণ কৰা মানেই ঈশ্বৰৰ বাক্য সত্য বুলি মানি লোৱা। প্ৰভু যীশুক গ্ৰহণ কৰা মানেই ঈশ্বৰৰ প্ৰতি বাধ্যতা স্বীকাৰ কৰাক বুজায়। প্ৰভু যীশুৰ বিষয়ে ঈশ্বৰে আজি তেওঁৰ লিখিত বাক্য বাইবেল শাস্ত্ৰৰ মাজেদি আমাক কথা কয়। আমি সেই লিখিত বাক্যৰ প্ৰতি সঁহাৰি দি ঈশ্বৰৰ জীৱন্ত বাক্য প্ৰভু যীশুখ্ৰীষ্টক আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাটো ঈশ্বৰে বিচাৰে। আৰু প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰাৰ পাছত আমাৰ আত্মিক জীৱনৰ বৃদ্ধিৰ বাবে তেওঁৰ বাক্য বাইবেল শাস্ত্ৰ নিয়মিতভাৱে অধ্যয়ন কৰি থকাটো তেওঁ বিচাৰে। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ সেই সুবিধা আমি আমাৰ এই অনুষ্ঠানৰ যোগেদি আগবঢ়াই আহিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠানসমূহ নিয়মিতভাৱে শুনি থাকে যেন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
আহ
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ কালিমা লগা যিখন